আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাব। ডঃ শৰ্মাই দুপৰীয়াৰ ভাগত কাছাৰ জিলাৰ উধাৰবন্দৰ হাতীচৰা চাহ বাগিচাত এখন জনসভাত অংশ ল'ব। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি ডিব্ৰুগড়ত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত কালি মাজুলীৰ প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰীসোণোৱালে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এখন বিশেষ সাংগঠনিক সভাতো মিলিত হয়। শ্ৰীসোণোৱালে কালি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰত আন এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি মিত্ৰজোঁটৰ দ্বৈত ইঞ্জিন চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহে সকলো স্তৰৰ জনসাধাৰণৰ উপকৃত কৰি গ্ৰামাঞ্চলত নতুন দিগন্তৰ সূচনা কৰিছে বুলি তেওঁ মন্তব্য কৰে। আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও লগতে উল্লেখ কৰে। তেওঁ ডিব্ৰুগড়ৰ গাজীপুৰীয়াতো নিৰ্বাচনী সভাত ভাগ লয়। ইপিনে পঞ্চায়ত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। প্ৰথম পৰ্যায়ত অহা 2 মে'ত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে মাজুলী জিলাৰ 4খন জিলা পৰিষদ আৰু 20খন গাঁও পঞ্চায়তত 213টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে 22টা কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। জিলাখনত নিৰ্বাচন সুচাৰুৰূপে পৰিচালনাৰ বাবে কালি ৰঙাছাই মহাবিদ্যালয়ত 210গৰাকী প্ৰিজাইডিং বিষয়া, প্ৰথম, দ্বিতীয় আৰু পলিং বিষয়াক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে নিয়মীয়াকৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰ্বাচনৰ বাবে যাৱতীয় ব্যৱস্থা নিশ্চিত কৰিছে। জিলাখনত স্থাপন কৰা 774টা ভোটকেন্দ্ৰৰ ভিতৰত 10টা মডেল ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব বুলি জিলাখনৰ জনসংযোগ বিষয়াই প্ৰকাশ কৰিছে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। অহা 8 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বৰ্ষজোৰা কাৰ্যসূচীৰে উদযাপন হ'বলগীয়া এই অনুষ্ঠান সম্পৰ্কে সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী, নতুন দিল্লী, মুম্বাই তথা কলকাতাৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজনৰ দিহা কৰা হৈছে। 2026 চনৰ 8 ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জীৱন আৰু আদৰ্শ সন্দৰ্ভত তথ্যচিত্ৰ নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। তেওঁৰ স্মৃতিত মুদ্ৰা মুকলি কৰাৰ বাবেও বিত্ত মন্ত্ৰালয় তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা কৰা হৈছে। কেইবাটাও ভাষাত তেওঁৰ জীৱনী মুকলি কৰা হ'ব। তদুপৰি বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান তথা ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰো পৰিকল্পনা কৰা হৈছে। এই সকলো কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে মুখ্যমন্ত্ৰীকে ধৰি 50গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰি এখন বিশেষ সমিতি গঠন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ডঃ ভূপেন হাজৰিকাই বিশ্বৰ শ্ৰোতাদৰ্শকৰ সন্মুখত অসমৰ দৃষ্টিভংগী দাঙি ধৰিছিল। কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কালি সন্ধিয়া ডিব্ৰুগড়ত পূৰ্বাঞ্চল অসম বাণিজ্য আৰু উদ্যোগ সংস্থাই এটা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰে। সংস্থাৰ সদস্যসকলকে ধৰি অন্যান্য লোকে মমবাতি জ্বলাই নিহতসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। ডিব্ৰুগড়ৰ থানা চাৰিআলিত আয়োজিত এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশ লোৱা জনসাধাৰণে চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি চৰকাৰে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি আশা প্ৰকাশ কৰে। তিনিচুকীয়া জিলাতো বাৰেকুৰি সাহিত্যসভা উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি ৰাতি বিহুৰ আয়োজন কৰা হৈছে। অতীজৰে পৰা মৰাণ বিহুৰ অবিচ্ছেদ্য অংগ ৰাতি বিহু পৰম্পৰাগত ৰীতিৰে পালন কৰি অহা হৈছে। জিলাখনৰ ঠায়ে ঠায়ে গছতলৰ বিহু অনুষ্ঠিত হৈছে। আজি ৰাতি বিহু অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থকাৰ কথা। ডিব্ৰুগড় জিলাৰ লক্ষ্মীনগৰত কালি নিশা হোৱা এটা অগ্নিকাণ্ডৰ ঘটনাত 6টা ঘৰ সম্পূৰ্ণৰূপে জাহ যায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ সমীপৰ এটা পথত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। এই ঘটনাত বহু টকাৰ সা সম্পত্তি ধ্বংস হয় যদিও কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত।